দ্বিতীয় বংশাৱলী সোতৰ অধ্যায় জিহোচাফতৰ ৰাজত্ব দেশৰ উন্নতিলৈ তেওঁ চেষ্টা। তাৰ পাছত তেওঁৰ পুত্ৰ জিহোচাফতে তেওঁৰ পদত ৰজা হৈ ইজৰাইলৰ বিৰুদ্ধে সবল হ'বলৈ নিজকে বলৱান কৰিলে। তেওঁ গড়েৰে আবিত জিহুদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনাবাহিনী ৰাখিলে আৰু জিহুদাৰ দেশত আৰু তেওঁৰ পিতৃ আছাই অধিকাৰ কৰি লোৱা ইফ্ৰইমৰ নগৰবোৰত সৈন্য দল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে। জিহুৱা জিহোচাফতৰ লগত আছিল কিয়নো তেওঁ নিজ ওপৰ পিতৃ দাউদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইজৰাইলৰ দৰে আচৰণ নকৰি তেওঁ সকলো আজ্ঞা অনুসাৰে চলিলে। এই হেতুকে জিহুৱাই তেওঁৰ হাতত ৰাজ্য স্থাপন কৰিলে আৰু গোটেই জিহুদাই জিহোচাফতলৈ উপহাৰ আনিলে আৰু তেওঁ ধন ও সন্মান অতি অধিক হ'ল। তেওঁ জিহুৱাৰ পথত মন দৃঢ় কৰিলে। তাত বাজে তেওঁ জিহুদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্তিবোৰ গুচালে। তেওঁ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিন হইল, উবদিয়া, জখৰীয়া, নথনেল আৰু মিখায়াক যিকেইজন তেওঁৰ প্ৰধান লোক আছিল তেওঁলোকক জিহুদাৰ নগৰবোৰত শিক্ষা দিবৰ বাবে পঠিয়াই দিলে আৰু তেওঁলোকে সৈতে চমৰীয়া, নথনিয়া, জবদিয়া, অচাহেল, চমিৰামুট, জিহুনা, অদুনিয়া, টুবিয়া আৰু টুব অদুনিয়া এই লেবিয়াসকলক আৰু তেওঁলোকৰ লগত ইলিছামা আৰু জিহুৰাম পুৰোহিতক পঠিয়ালে। তাতে তেওঁলোকে জিহুৱাৰ ব্যৱস্থা পুস্তকখন লগত লৈ জিহুদাত শিক্ষা দিবলৈ ধৰিলে আৰু তেওঁলোকে জিহুদাৰ সকলো নগৰতে ফুৰি লোকসকলৰ মাজত শিক্ষা দিলে। তেতিয়া জিহুদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰ জিহুৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ'ল যে তেওঁলোকে জিহোচাফতৰ বিৰুদ্ধে যুদ্ধ নকৰিলে আৰু পলেষ্টিয়াসকলৰ কিছুমান লোকে জিহোচাফতলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে। আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ 700 মতা ভেড়া আৰু 7,700 ছাগলী আনিলে। এইদৰে জিহোচাফতে অতি শক্তিশালী হৈ উঠিছিল। তেওঁ জিহুদাত অনেক দুৰ্গ আৰু ভঁৰাল নগৰ সাজিছিল। জিহুদাৰ নগৰবোৰৰ মাজত তেওঁ অনেক যোগান আছিল আৰু জেৰুচালেমত তেওঁ পৰাক্ৰমী যোদ্ধাৰু বীৰ পুৰুষসকল আছিল। তেওঁলোকৰ পিতৃবংশ অনুসাৰে তেওঁলোকৰ তালিকা এনেধৰণে জিহুদাৰ সহস্ৰপতিসকলৰ মাজত আদান প্ৰদান আছিল আৰু তেওঁৰ লগত 300,000 পৰাক্ৰমী বীৰ পুৰুষ আছিল। তেওঁৰ পাছত জিহুহানন সেনাপতি আৰু তেওঁৰ লগত 280,000 লোক আছিল। তেওঁৰ পাছত নিজকে ইচ্ছা মনেৰে উৎসৰ্গ কৰা জিক্ষিৰ পুত্ৰ অমচিয়া তেওঁৰ লগত 200,000 পৰাক্ৰমী বীৰ পুৰুষ আছিল। বিন্যামিনৰ মাজত পৰাক্ৰমী বীৰ পুৰুষ ইলিয়াদা তেওঁৰ লগত 200,000 ধনু আৰু ঢাল ধৰা লোক আছিল আৰু তেওঁৰ পাছত জিহু যাবত তেওঁৰ লগত যুদ্ধলৈ সাজু হোৱা 180,000 লোক আছিল। এওঁলোকে ৰজাৰ পৰিচৰ্যা কৰিছিল আৰু এওঁলোকৰ বাহিৰেও ৰজাই জিহুদাৰ সকলোফালে গড়েৰে আবিত নগৰবোৰত সেনাপতিসকলক ৰাখিছিল।